এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৃথকে পৃথকে প্ৰস্তুতিমূলক বৈঠক, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীৰ ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ, কেন্দ্ৰীয় সমবায় ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জাৰৰ গুৱাহাটীত চতুৰ্থ সমবায় মেলা উদ্বোধন আৰু অৰুণাচল প্ৰদেশৰ আঞ্জাওৰ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ অসম চৰকাৰক হস্তান্তৰ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 21 ডিচেম্বৰত নামৰূপৰ এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সুৰক্ষাকে ধৰি সকলোবোৰ দিশৰ বিশেষ তদাৰক কৰাৰ লগতে অলপতে ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পৰ্কে বুজ লয়। তেওঁ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকতো মিলিত হয়। প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকলেও নিজ নিজ অঞ্চলত প্ৰস্তুতি সম্পৰ্কে অৱগত হবলৈ পৃথকে মিলিত হৈছে। চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত আজি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিধায়কগৰাকীৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকখনত সকলো কৰ্মকৰ্তাকে নিজ নিজ দায়িত্বসমূহ ভগাই দিয়া হয়। মন্ত্ৰী ফুকনে সকলোকে সুকলমে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ এই ক্ষণ ঐতিহাসিক হিচাপে চিহ্নিত কৰি তুলিবলৈ আহান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 29 ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামসমূহৰ অগ্ৰগতিৰ বুজ লয়। বটদ্ৰৱা থানখনক কলা সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই উল্লেখ কৰে।
অহা 20-21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিব আৰু এই মাহৰ শেষৰ সপ্তাহত গৃহমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী আৰু বৰদোৱালৈকে অহাৰ কথা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী এয়াৰপৰ্টৰ শুভাৰম্ভণি কৰিব আৰু নামৰূপ কাৰখানাটো নতুনকৈ নিৰ্মাণ হ'ব, তাৰ আধাৰশিলা কৰিব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পুলিচ কমিশ্যনাৰ অফিচ আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন 5000 অডিটৰিয়াম যিটো তেখেতে বনাইছিলে সেইটোৰ শুভাৰম্ভণি হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ কষ্টৰে হেঁপাহৰে বনোৱা বটদ্ৰৱা প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে উন্মোচন।
পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে আজি ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দু শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দু শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পৰ্শকাতৰ নথিপত্ৰ আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে অভিযুক্ত লোকজনৰ লেপটপ আৰু মোবাইল জব্দ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অভিযুক্ত লোকজনে 2002 চনত বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত লোকজনে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক বিভাগত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে বুলি শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।
প্ৰথমতে আমি গম পাইছিলোঁ যে তেখেতে পাকিস্তানী ইণ্টেলিজেন্স অপাৰেটিভৰ লগত কিছু যোগসূত্ৰ স্থাপন কৰি থৈছে, গতিকে সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ আৰু তেখেতৰ আমি মোবাইল ফোন লেপটপ ইত্যাদি চেজ কৰিছোঁ আৰু সেইবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছোঁ, যিখিনি তথ্য আমাৰ দেশৰ সুৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সেইখিনি তথ্য তেওঁ বেলেগৰ লগত শ্বেয়াৰ কৰিছে, আমি কাৰ লগত শ্বেয়াৰ কৰিছে তেখেতৰ অৰিজিনেলিটি আমি ভেৰিফাই কৰি আছো। ভাৰতীয় সেনাৰ তথ্য, আমাৰ ডিফেন্স ৰিলেটেড কিছুমান ডকুমেণ্টছ তেওঁ শ্বেয়াৰ কৰিছে।
নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্ৰীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ 40 বছৰীয়া এগৰাকী মহিলাক কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে 2007 চনত চিকিৎসাৰ বাবে আহি শ্ৰীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছিল। 2019 চনত কা গৃহীত হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰি দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি লাভ কৰে। আনহাতে শিলচৰৰ এজন 61 বছৰীয়া ব্যক্তিয়েও কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জাৰে আজি গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। আমনিৰ্ভৰশীল ভাৰত গঢ়াৰ লগতে 2047 চনৰ ভিতৰত দেশখনক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমবায় সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
आज असम के सहकारिता मंत्रालय ने यहाँ पर सहकारिता मेले का आज शुभारंभ हुआ है। यहाँ 160 से ज्यादा सहकारी समितियों द्वारा अनेकों उत्पादों की प्रदर्शनी यहाँ पर लगाई गई। सहकारिता क्षेत्र का देश के विकास में बहुत बड़ा योगदान है और देश के यशस्वी प्रधानमंत्री आदरणीय मोदी जी और देश के पहले सहकारिता मंत्री आदरणीय अमित शाह जी की ये सोच है कि देश के विकास में सबसे बड़ा योगदान या देश को आत्मनिर्भर बनाने में 2047 में जब भारत दुनिया का विकसित राष्ट्र बनने की तरफ बढ़ रहा है।
আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মোহন, কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ বিষয়া আশীষ কুমাৰ ভূটানী, ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্তলাল জ্ঞানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই মেলাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমবায় সমিতিসমূহে অৰ্থনৈতিক ভিত্তি শক্তিশালী কৰাৰ যাত্ৰা প্ৰতিফলিত হৈছে বুলি মন্ত্ৰী শ্ৰীযোগেন মোহনে মন্তব্য কৰে। উল্লেখযোগ্য যে 15 ডিচেম্বৰলৈকে চলিবলগীয়া এই মেলাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিছে। মেলাত হাতে বোৱা কাপোৰ, বাঁহ বেতৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাতেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহনা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তৰ্ক আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ অপৰাধ শাখাই সত্যম তালুকদাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চাইবাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাৰ পৰা অভিযুক্ত তালুকদাৰক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লেবৰেটৰী টেকনিচিয়ান পদত চাকৰি দিয়াৰ নামত সত্যম তালুকদাৰে বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ধেমাজি সাহিত্য সমাৰোহ 2025 আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ধেমাজি চিটি কলেজৰ প্ৰেক্ষাগৃহত ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এই সাহিত্য সমাৰোহত এই বৰ্ষৰ ধেমাজি ৰত্ন আৰু ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হয়। জিলা সাহিত্য সভাই প্ৰতিবছৰে এই বঁটা আগবঢ়াই আহিছে। এইবাৰো দুগৰাকী ব্যক্তিক জিলা সাহিত্য সভাই ধেমাজি ৰত্ন বঁটা প্ৰদান কৰে। গোগামুখৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ ৰবি দাস আৰু মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কমল গগৈলৈ এই বঁটা আগবঢ়োৱা হয়। আনহাতে দাপোনৰ ভাষাৰ স্ৰষ্টা চিলাপথাৰৰ উত্তম দাসক ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হয়। ইপিনে চলিত বৰ্ষৰ পৰা আগবঢ়োৱা অমীয় বৰুৱা ভূঞা যুৱ সাহিত্য বঁটা সাহিত্যিক যুৱ লেখক ডঃ নৱকুমাৰ চমুৱালৈ আগবঢ়োৱা হয়। ধেমাজি সাহিত্য সভাৰ সভাপতি ৰঞ্জিত চিৰিঙৰ সভাপতিত্বত অনুষ্ঠিত এই সমাৰোহত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নগাঁও জিলা প্ৰশাসনে অহা 16 ডিচেম্বৰত ধিং ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰী বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজচক্ৰৰ চক্ৰ বিষয়ে আজি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটহগুৰি, ৰৌমাৰী বিল, মৈৰাধ্বজ গাঁৱত থকা প্ৰাকৃতিক পানীৰ সুঁতি ৰুদ্ধ কৰি অবৈধভাৱে পুখুৰীৰ বান্ধ নিৰ্মাণ কৰিছে, যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ যোৱাত গাঁওবাসীয়ে সমস্যাৰ সন্মুখীন হৈছে। প্ৰাকৃতিক পানীৰ সুঁতি পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে 16 ডিচেম্বৰত এই অঞ্চলসমূহত উচ্ছেদ চলিব বুলি চক্ৰ বিষয়া সৌৰভ কুমাৰে জানিবলৈ দিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকসকলৰ সংস্থা সঞ্জীৱনীৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মেডিচিন, ENT, চকুৰোগ, প্ৰসূতি, শিশুৰোগ, চৰ্মৰোগ, গেষ্ট্ৰলজী আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে এই শিবিৰত স্বাস্থ্যসেৱা আগবঢ়ায়। এই স্বাস্থ্য পৰীক্ষা শিবিৰ সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। দৰং জিলাৰ ধুলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচীৰ সময়ত কালি নিশা আৰক্ষীয়ে এখন বাহনৰ পৰা প্ৰায় 55 কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। বাহনখন ৰৌতাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। বাহনখনত 11টা বেগত ভাংখিনি লুকুৱাই ৰখা হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সৰ্বহেৰুৱা গাঁৱৰ শৰ্মা বড়ো আৰু নৈবব বড়ো নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ আজি অৰুণাচল চৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰৰ বিষয়াসকলক হস্তান্তৰ কৰে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত সকলো আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত মৃতদেহসমূহ পৰিয়ালক চমজাই দিয়া হয়। মন্ত্ৰী বিমল বৰাৰ লগতে স্থানীয় লোকসকলে নিহতসকললৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আজি দিনটোৰ উদ্ধাৰ অভিযানৰ অন্তত দুৰ্ঘটনাস্থলীৰ পৰা 11জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কাইলৈ হাইলঙত মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁলোকৰ পাৰ্থিৱ শৰীৰ তিনিচুকীয়ালৈ আনি পৰিয়ালক অৰ্পণ কৰা হ'ব বুলি মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰে। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্ৰ শ্ৰমিক। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নিশা চিকিৎসাধীন শ্ৰমিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰীসোণোৱালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ 7 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে। গোৱালপাৰা জিলাৰ চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ ৱাংগালা তথা উৰ্পদ বিল উৎসৱৰ আজি সামৰণি পৰিব। আজি নিশা ৱাংগালা নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পিছত এই উৎসৱৰ সামৰণি পৰিব। জিলাখনৰ অন্যতম পৰ্যটনস্থলী উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লগতে গাৰো জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ ৱাংগালাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰো সম্প্ৰদায়ৰ লোকসকলে ৱাংগালা উৎসৱ পালন কৰে। প্ৰতি বছৰে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত গাৰো জাতীয় পৰিষদৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে ৱাংগালা উৎসৱ পালন কৰা হয়। এইবেলিও গাৰো জাতীয় পৰিষদে জিলাখনত চতুৰ্থবাৰৰ বাবে এই উৎসৱৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম। আকাশবাণীৰ বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 বঙাইগাঁও জিলাৰ কৃষি বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ কৃষি বিষয়া পংকজ কুমাৰ তালুকদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বঙাইগাঁৱৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে। হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আদালতৰ চৌহদত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই আদালতৰ জৰিয়তে ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় ন্যায়াধীকৰণ, ৰাজহ সম্পৰ্কীয় গোচৰকে ধৰি ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হয়। ছুইমিং ফেডাৰেচন অব ইণ্ডিয়া আৰু অসম সাঁতোৰ সন্থাৰ প্ৰতিনিধিবৰ্গই আজি বিশ্বনাথ জিলাত নৱনিৰ্মিত ছুইমিং পুল ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নিৰ্মাণ কাৰ্যত ৰৈ যোৱা আসোঁৱাহৰ বিষয়ে আঙুলিয়াই দি পৰৱৰ্তী সময়ত তাক দূৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। পৰিদৰ্শনৰ বাবে অহা দলটোত ছুইমিং ফেডাৰেচন অব ইণ্ডিয়াৰ উপসভাপতি ভাস্কৰ ৰঞ্জন দাস, অসম সাঁতোৰ দলৰ মুখ্য প্ৰশিক্ষক বাবুল গুৰুং, অসম সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদক দিব্য শৰ্মা, সম্পাদক প্ৰশান্ত মহন্তকে ধৰি আন আন সদস্যসকল উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৃথকে পৃথকে প্ৰস্তুতিমূলক বৈঠক, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীৰ ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ। কেন্দ্ৰীয় সমবায় ৰাজ্যমন্ত্ৰী কৃষণপাল গুৰ্জাৰৰ গুৱাহাটীত চতুৰ্থ সমবায় মেলা উদ্বোধন আৰু অৰুণাচল প্ৰদেশৰ আঞ্জাওৰ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ অসম চৰকাৰক হস্তান্তৰ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।